11 নং ছবি পাপৰ বলিদান। সেই সময়ত যেতিয়া মানুহে পাপ কৰিছিল, ঈশ্বৰৰ বিধান উলংঘন কৰিছিল, তেওঁ ঈশ্বৰলৈ এটা মেৰ পোৱালি বলি উৎসৰ্গ দিব লাগিছিল। দুখীজনৰ ঠাইত মেৰ পোৱালিৰ মৃত্যু হৈছিল। মেৰ পোৱালিটো ঈশ্বৰৰ পুত্ৰৰ চিহ্নস্বৰূপ প্ৰভু যীশুখ্ৰীষ্ট আছিল, যীশুৱে আহি ঈশ্বৰলৈ বলি হ'ব লাগিছিল পৃথিৱীৰ সকলো মানুহৰ কাৰণে। তেওঁ জগতৰ পাপ নিয়তা ঈশ্বৰৰ মেৰ পোৱালি ক্ৰুচকাঠত মৃত্যুবৰণ কৰি যীশুৱে আমাৰ পাপৰ বলি হ'ল। যীশুখ্ৰীষ্টক বিশ্বাস কৰক আৰু নিজৰ নিজৰ পাপ স্বীকাৰ কৰক, মন পাল্টন কৰক, পাপৰ পথৰ পৰা ঘূৰি আহক। ঈশ্বৰে আপোনাক ক্ষমা কৰিব।